Good evening. Itu Akashvani Kohima. Samlaga khobor puri asim kongnongla. Pohila headlines. Newland Deputy Commissioner Sarah S. Jamira koise samacha ki porhabole bhal health care facilities rakhyato sabsi dorkar ase. NCSU phekbra Chozuba town ba PWD office tak aru agriba Europa economy junction tak edia upgradation kam jari thakyari high level committee ba verify koribole mangise. Chief Conservator of Forest Sipung Nakshibra, Haobani Botlilaka Dangor Duk Kom Kuridibuli, Milaikina Kam Kuribuli Koisi, Aro Industries or Commerce Director P. Tukuka Simabra Koisi ke Northeast Start of Catalyst Bra, Pura Northeast Region Laka Entrepreneurial Ecosystem Takut Kuridibuli Bhavana Se, Itia Pura Khobar. Integrated health campaign to kamyab kore Newland aru Jhumukutima districts di aji shuru kore dise Newland e ekta function di kotha kore deputy commissioner Sarah S. Jamira koise samaj ekta age porhaboli karone thik health care facilities rakhiboli dorkar ase idu punjai diboli karone tar medical officials logot district lagana punjai jaga khani punjai diboli onurodh korise HIV AIDS aru TB dukti Jamira koise ki surum aru bhoido bimar brabhi beshi khatra ase aru concern department logoti intensive awareness camp rakhiboli onurodh korise Jhumukuti madi idu lakho kore di ADC Dr. Konjani Wedio pra civil society NGOs, tribal councils, Lokuri Jankaridi, Digina Janani Porhai Divoli Kwesi, Kilimani Bishi Manokanba, Program Laga, Najanigina Thakiase. Insects Project Director Dr. Aho Sikosi Prakwesi, Sal 2026 Dakti Department Ba, Tinta Categories De Goldo Kamia Kuridibli Bhavanasi, John De Sopsi Pohila 95 to Target Kurigina, Sub Positive Manukan Logodi, Nicho Status Janitibali, Dusra 95 Kandos Positive Cases Laka Treatment Nichidi Rakibali Aro, Tisra 95 Logodi Viral Growth Rukhaidibali Ase. Campaign to do mohina karni jari rakhi gana service gan, counseling, screening of TB, HIV, syphilis, HBV, HCV testing kuriya logo, diabetic, hypertension, anemia laka diagnosis kuriya aru dusra services gan to divulya se. Peg District Nagaland Contractors or Suppliers Yonanra Ekta High Level Technical Committee Rakegana Chozuba Town Ra PWD Office Tak Aru Agribra Yoruba Economy Junction Tak Rasta Laka Upgradation Kam Idia Jari Thakyari Verify Koribole Mangise Yonanra Ekta Khobor Aji Ulai Diyari Koise Contractor Ba Kam Thik Na Kuriya Do Social Media Platforms Ba Manukhane Complain Kuriya Paikena May Mohena 17 Tarik Edu Rastati Taikanra Inspection Kurise Yonan Brakwesi ke hokam hisab engineer rakibaledi contractor ba site engineer rakhenai. Ito Brakwesi ke technical specification hisab ki kam kurisi kwa clarification to misa se. Ito karni NCSU phekbra sarkar loko dekta high level technical committee do joldi appoint kuridikina public aro Yonan members laga samnidi on spot verification kuribale koi se. Yonan pa sarkar loko di mamla do thik kurid nadia samaydak baki thakya bill khan to rokhai rakibali aro technical specification hisab ki kam khan thik kuribale koi di se. Nagaland Forest Management Project JICA Twensang Forest Division HD Annual Review Meeting to Twensang Di Juakali Rakise SDO Civil Twensang Sentilong Ozakam Rakwesi Jungle Jotam Koreado Planet Laka Health Karni Dorkar Aro Manor Ecosystem Karni Bi Dangro Motobase Darba Bhaklua Khan Lokodi Kam Aro Zimeta Khan Janibali Advice Dise Division of Forest Officer Kam DMU Head Samom Kilen Singh Bra, Forest Management Project Laga Janadi Se Aro Project To Thik July Rakhibali Sub GIMCs Lokodi Janadi Se Aro Mil Milap Karni Community Lokot Mono Thai Di Se. Northeast Start of Catalyst Program To Aji Kohimati Shuru Kuri Se. Director Industries or Commerce P. Tukuka Sima Bra Kwe Se. Program Bra Startups Lokodi Mudob Digina Nagaland Aro Pura Northeast Region Di Entrepreneurial Ecosystem To Takut Kuri Di Bula Se. Tarba Junaidi Se Ke Itia Nagaland Di Pangsta Incubators In Panel To Startup Nagaland Nichi Di Rakhi Gina Resources, Platforms Aro Mentorship To Startups Lokodi Di Ase. Sima Bra Kwe Se Ke Decision Makers, Leaders Aro resourceful manukan ba mudob digina innovative ideas kandu kamya po bepari botli kuri digina region laka socio economic unnati di mudob dibole koise sob milai kana 16 startups aro 23 participants kan aizol koima guwahati aro imphal ba notice catalyst program di bhaglo ase অগ্নিখান আকাশবাণী কহিমাৰ বা দিয়া খবৰ শুনি আছে। অগ্নিখান বা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। নাগা পিপুলছ ফ্ৰণ্ট লগা ৱৰ্কিং প্ৰেচিডেণ্ট ডঃ হোস্কা য়িপথুমিটো জাইন হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ ডিমাপুৰীত যোৱাকালি মৰি যাইছে। এটা কণ্ডোলেন্স মেছেজ দি চিফ মিনিষ্টাৰ নিফিয়ৰিৰ পৰা মনটোক জনাই কিনে কৈছে যে ডঃ হোস্কাটো বেছি মন দি কিনে কাম কৰি আৰু ভাল লিডাৰ একটা থাকিছে। ইজন পৰা মানুহখন লগা মোটপ আৰু বিশেষ কাৰিপ আৰু দুখী খান কাৰণে সুৰক্ষিত ৰাখিছে। ৰিঅ' পৰা কৈছে কি তাই লগা চুৰু দিন খান পৰা আলগ আলগ অৰ্গেনাইজেচন চি কাম কৰি কিনে মানুহখন লগতে মৰম পৰা সেৱা কৰিছে আৰু তাইৰ লগতে লগ কৰিয়া চব পৰা তাইৰ লগা ভাল কাম কাৰণে ইয়াত কৰিবলৈ আছে। চিফ মিনিষ্টাৰ ৰিঅ' পৰা তাই মৰি যোৱাটো ডাঙৰ লোকচান আছে আৰু বিশিদ নাগা পিপুলছ ফ্ৰণ্ট পাৰ্টী নাগা খান আৰু বিশিদ চুমি কমিউনিটিৰ কাৰণে লোকচান আছে। ডেপুটি চিফ মিনিষ্টাৰ ৱাই পেটন পৰা হোস্কাদ ৰিজনেল পলিটিক্স লগা বিশ্বাস কৰিয়া মানুহ জন পৰা মানুহখন লগতে ভাল বা সেৱা কৰিছে। তাইৰ পৰা কৈছে কি তাই মৰি যোৱাদি আমি খান পৰা একটা লিডাৰ হাৰাই যোৱাটো খালি তাইৰ লগা পাৰ্টীৰ কাৰণে নহয় কিন্তু পুৰা নাগা খান কাৰণে আছে। এন পি এফ লেজিছলেটিভ পাৰ্টী লিডাৰ খজালিজনৰ পৰা হোস্কা য়িপথুমিৰ লগা মৰিয়াদি মন্তব্য জনাইছে যোনটো গ্ৰাণ্ড অল্ড পাৰ্টীৰ লগা সবচে ডাঙৰ লিডাৰ মাজতে একটা থাকিছে বুলি কৈছে। চিফ কনজাৰ্ভেটৰ অব ফৰেষ্ট চুপুং লিখিবৰা আজি কৈছে বায়ু ৰিচৰ্চেছ যতন কৰি ৰাখিয়াদি বায়ু ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটিজ পৰা দৰকাৰ কাম কৰি আছে। ইণ্টাৰনেশ্যনেল ডে ফৰ বায়লজিকেল ডাইভাৰ্চিটি 2024 যন্ত বি পাৰ্ট অফ দ্য প্লেন লগা থিম নিচিদি পেৰেণ্ডি মানিয়া সময় কথা কৰি চুপুং লক্ষিবৰা বায়ু ডাইভাৰ্চিটি দি হাও পানী বদলি বা ডাঙৰ দুখ দিয়াটো কম কৰি দিবলৈ মিলাই কিনে কাম কৰিবলৈ কৈছে। ডাইৰেক্টৰ কেয়াৰ চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ৰুৰেল পুৰ CERP লিয়াং চি নিয়মাই পৰা বায়লজিকেল ডাইভাৰ্চিটি জীৱন আৰু হেল্থ মাজেদি জোৰা জুৰি থাকিয়া জনাই দিছে আৰু যোগ লোৱাখন লগতে আমি খান নেচাৰেল হেৰিটেজ ৱাপাচ বনাই কিনে বাচাই ৰাখিবলৈ ইয়াত কৰি দিছে। এছিষ্টেণ্ট চিফ কনজাৰ্ভেটৰ অব ফৰেষ্ট পেৰেণ্ট ডিভিজন পঞ্চিনি খিংবৰা ভাগ লোৱাখন লগত বায়ু ডাইভাৰ্চিটি বাচাই দিবলৈ জিম্মিদাৰ হবলৈ আৰু নষ্ট কৰি দিয়া আৰু যতন কৰিয়া কাম মাজতে দুখ থাকিয়া খান জনাই দিছে। প্ৰেচিডেণ্ট জিলিয়াং পিপল অৰ্গেনাইজেচন কেভি পিল্লি আই হিলংপৰা এই হিলংপৰা মাটি জামিন বিয়া কৰি থাকিয়া ওপৰত চিন্তা ভাৱনা জনাই দিছে আৰু নন লোকেল স্পেচিয়েছ কান ইণ্ট্ৰডিউচ কৰি বুলি কৈছে। তাইবোৰ ট্ৰেডিশ্যনেল এগ্ৰিকালচাৰেল আদাত চলাবলৈ মন উঠাই দিছে আৰু ইণ্ডিজিনিয়াছ স্পেচিয়েছ জতন কৰি বুলি কৈছে যোন কাণ্ড ইক' চিষ্টেম বেলেঞ্চ কাৰণে চবচে দৰকাৰ আছে। প্ৰগ্ৰামটো নাগালেণ্ড ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড NSBB পৰা CERP লগত মিলাই কিনা দৰকাৰ কৰিছে। নকলাক ডিষ্ট্ৰিক্ট নিজেদে হানয়ুক বস্তি কাৰণে ৰিকগনেশ্যন প্ৰগ্ৰামটো যোৱাকালি জয়কা কৰিছে। নকলাক ডেপুটি কমিশ্যনাৰ আৰিখম্বাৰ পৰা মনোলেট খোলাই দিয়া পাছতে কথা কৰি নতুন বস্তি লগা মানুহখন লগত বস্তি লগা আহি থাকিয়া সময় কাৰণে একে লগত মিলাই কিনে প্লান বনাবলৈ এডভাইচ দিছে। তাইৰ পৰা তাইখন লগতে অনুৰোধ কৰি চব কামটি চৰকাৰ লগতে মিল মিলাপ দিবলৈ বস্তি লগা উন্নতিৰ কাৰণে হবলৈ কৈছে। আচপাচ থাকিয়া বস্তি লগা ৰিপ্ৰেজেণ্টেটিভ পৰা অকেশ্যন দি কথা কৰিছে আৰু বস্তি লগা ৰিকগনেশ্যন কাৰণে খুশি জনাই কিনে ভাল ফিউচাৰ কাৰণে শান্তি আৰু মিল মিলাপ দি একজন একজন লগতে মতব দিবলৈ বিশ্বাস জনাইছে। আৰু সবচে পহিলা কিছুম ইত্যাদি ষ্টেট লেভেল প্ৰি চপ্ৰটো টুৰ্ণামেণ্টটো আণ্ডাৰ 15 বয়জ কাৰণে য়ুথ ৰিচৰ্চেছ আৰু স্পৰ্টছ ডিপাৰ্টমেণ্ট বা নাগালেণ্ড ফুটবল এছচিয়েচন লগত মিলাই কিনে যোন 5 তাৰিখ বা 12 তাৰিখ তাক ইন্দিৰা গান্ধী ষ্টেডিয়াম কহিমাদি জৰকাৰ কৰিবলৈ আছে। ডিপাৰ্টমেণ্ট বা বাইলজ মানি ৰাখি আছে আৰু কৈছে TW3 স্কেলেটল টেষ্টটো কৰি কিনে অভাৰেজ প্লেয়াৰ্ছ কা নাৰাখিবলৈ আছে। এইটো কাৰণে ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচে জনাপত্ৰ পৰা জনাই দিছে এইটোবাৰ ডিষ্ট্ৰিক্ট লেভেল টুৰ্ণামেণ্টটো 30 বা 31 মে দি জনাপত্ৰ টাউন লোকেল গ্ৰাউণ্ডত ৰাখিবলৈ আছে। প্লেয়াৰ্ছ কান 15 জানুৱাৰী 2010 ইয়ানে এইটো বাছতিত জনম হোৱা কাণ বা ভাগ লবলৈ পাৰিব। ইচ্ছা থাকিয়া স্কুলছ কাণ লগতে দুচৰা জানকাৰী লবলৈ 8974578454 দি কণ্টেক্ট কৰিবলৈ জনাই দিছে। DSO চুমিনিয়ৰ পৰা আমি জনাই দিছে ডিষ্ট্ৰিক্ট লেভেল টুৰ্ণামেণ্টটো 30 বা 31 মে দি ৰাখিবলৈ আছে। ইচ্ছা থাকিয়া স্কুলছ নহ'লে ইনষ্টিটিউচনছ পৰা খান চুমিনিয়ত নিচি দি থাকিয়া লগতে ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ কহিমা.gmail.com দি কনফাৰ্ম কৰিবলৈ নহ'লে 8259031373 দি মে মহিনা 20 তাৰিখ পৰা 25 তাৰিখ তাক কণ্টেক্ট কৰিবলৈ অনুৰোধ কৰিছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দিয়া আছে। নিউলেণ্ড ডেপুটি কমিশনাৰ ছাৰা এছ জামেৰা কৈছে কি সমাজ আগে পঢ়াবলৈ ভাল হেল্থ কেয়াৰ ফেচিলিটিছ ৰাখি এটা চবচি দৰকাৰ আছে। এন চি এছ ইউ ফেকৰা, চুজুবা টাউনৰা, পি ডাব্লিউ ডি অফিচ আৰু এগ্ৰিপৰা, ইউৰোপা, আইকানমি জাংচনডাক এতিয়া আপগ্ৰেডেশ্যন কাম জাৰি থাকে আদি হাই লেভেল কমিটিৰ পৰা ভেৰিফাই কৰিবলৈ মাগিছে। চিফ কনজাৰ্ভেটৰ অব ফৰেষ্ট সুবং নক্সিপৰা হাওবানী বদলি লগা ডাঙৰ দুখ কম কৰি দিবলৈ মিলাই কিনে কাম কৰিবলৈ কৈছে আৰু ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ ডাইৰেক্টৰ ভি টুকুকা চিমাৰা কৈছে নৰ্থ ইষ্ট ষ্টাৰ্ট অফ কেটালিষ্ট পৰা পুৰা নৰ্থ ইষ্ট ৰিজনলৈকে এণ্টাৰপ্ৰেনৰিয়েল ইক' চিষ্টেম টাকত কৰি দিবলৈ ভাৱনা আছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমানটি শেষ কৰি আছে। আপুনি কাৰণে ভাল ৰাতি হবি। Thank you.